গীতমালা পঞ্চাশ অধ্যায়। আচপৰ ৰচিত গীত। পৰাক্ৰমী ঈশ্বৰ জিহুৱাই কথা কলে, সূৰ্যৰ উদয় স্থানৰ পৰা অস্ত যোৱা স্থানলৈকে পৃথিৱীৰ সকলোকে তেওঁ মাতিলে। চিয়নৰ পৰা পৰিপূৰ্ণ সৌন্দৰ্যৰ ঠাইৰ পৰা ঈশ্বৰে দীপ্তি প্ৰকাশ কৰিলে। আমাৰ ঈশ্বৰ আহিছে, তেওঁ নীৰৱ হৈ নাথাকিব, তেওঁ আগে আগে গ্ৰাসকাৰী অগ্নি আহিব, তেওঁ চাৰিওফালে অতিশয় ধুমুহা বব, তেওঁ নিজৰ লোকসকলৰ ন্যায় বিচাৰ কৰিবৰ কাৰণে তেওঁ ওপৰৰ আকাশমণ্ডলক আৰু পৃথিৱীক মাতিছে। মোৰ সেই বিশ্বাসী ভক্তসকলক মোৰ ওচৰত একগোট কৰা, যিসকলে উৎসৰ্গৰ দ্বাৰাই মোৰ লগত এক নিয়ম স্থাপন কৰিলে। আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা ঘোষণা কৰিছে, কিয়নো ঈশ্বৰ নিজেই বিচাৰকৰ্তা। চেলা। হে মোৰ লোকসকল, শুনা, মই কথা কম। হে ইজৰাইল, মই তোমাৰ বিপক্ষে সাক্ষ্য দিম। মই ঈশ্বৰ, তোমাৰেই ঈশ্বৰ। তোমাৰ উৎসৰ্গৰ বাবে মই তোমাক দোষী কৰা নাই। তোমাৰ হোম বলিবোৰ সদায় মোৰ সন্মুখত আছে। তোমাৰ ঘৰৰ পৰা ভতৰা মই নলওঁ, তোমাৰ গঁৰালৰ ছাগলীও মই গ্ৰহণ নকৰোঁ, কিয়নো সকলো বনৰীয়া জন্তু মোৰেই, অসংখ্য পাহাৰবোৰৰ ওপৰত ঘূৰি ফুৰা পশুবোৰ মোৰেই। এনেকৈ পাহাৰৰ সকলো পক্ষীক মই জানো, পথাৰত চৰি ফুৰা সকলো প্ৰাণীও মোৰেই। মোৰ ভোক লাগিলেও মই তোমাক নকম, কিয়নো জগত আৰু তাত থকা সকলো মোৰেই। ভতৰাৰ মাংস মই ভোজন কৰিমনে? মই ছাগলীবোৰৰ তেজ পান কৰিমনে? ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদৰ বলি উৎসৰ্গ কৰা, সৰ্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সংকল্পবোৰ পূৰণ কৰা, সংকটৰ কালত মোৰ আগত প্ৰাৰ্থনা কৰা, মই তোমাক উদ্ধাৰ কৰিম আৰু তুমি মোক গৌৰৱান্বিত কৰিবা। কিন্তু ঈশ্বৰে দুষ্ট লোকক এই কথা কৈছে, মোৰ শাসন বিধিৰ কথাবোৰ কবলৈ অথবা মোৰ ব্যৱস্থাৰ কথা মুখত আনিবলৈ তোমাৰ কি অধিকাৰ আছে? কাৰণ তুমিতো মোৰ শাসন ঘৃণা কৰা, মোৰ কথাবোৰ পাছফালে পেলাই থোৱা। চোৰক দেখিলে তুমি তাৰ লগত বন্ধুত্ব কৰা, তুমি বিবিচাৰীবোৰৰ সহযোগী হৈ থাকা, দুষ্ট কথাৰ কাৰণে তোমাৰ মুখ খোলা ৰাখা। তোমাৰ জিভাই চলনাৰ বখত থাকি কথা কয়, তুমি বহি বহি নিজৰ আত্মীয়ৰ বিৰুদ্ধে কথা কৈ থাকা, একে মাতৃৰ নিজৰ ভাইৰ বিৰুদ্ধে নিন্দা কৰা। এই সকলোবোৰ তুমি কৰিছা, কিন্তু মই মনে মনে আছিলোঁ। তুমি ভাবিছা মই তোমাৰেই নিচিনা এজন, কিন্তু এতিয়া মই তোমাক ধমকি দিম আৰু তোমাৰ সন্মুখত তোমাৰ সকলো দুখ লৈ আনিম। তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাবি চোৱা, নহলে মই তোমালোকক চিৰি দুখৰ দুখৰ কৰি পেলাম। তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেওঁই মোক গৌৰৱান্বিত কৰে। যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।